এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ অসম আগমন, 37,500 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, অসমৰ জিআই টেগযুক্ত 25 মেট্ৰিক টন জহা চাউল বিদেশলৈ ৰপ্তানি, গোৱালপাৰাৰ ৰাক্ষসিনীত 23,992 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ আৰু মৰিগাঁও নেলীত প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। শ্ৰীমোদীয়ে এই ভ্ৰমণকালত 37,500 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ প্ৰথমে কোকৰাঝাৰত এখন জনসভাত অংশ লৈ 4,574 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই সন্দৰ্ভত এয়া আমাৰ কোকৰাঝাৰৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰী।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 13 আৰু 14 মাৰ্চত অসম ভ্ৰমণ কৰিব। দুদিনৰ ভ্ৰমণত তেওঁ ৰাজ্যখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব। ভ্ৰমণৰ প্ৰথম দিনত প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰলৈ আহি মধুপানগৰ গ্ৰীণফিল্ডত অনুষ্ঠিত এখন বৃহৎ জনসভাত ভাষণ আগবঢ়াব। কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিব। তেওঁ কোকৰাঝাৰ গেলেপু ৰেলপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, যাৰ জৰিয়তে কোকৰাঝাৰৰ লগতে ভূটান গেলেপুৰ যোগাযোগ স্থাপন হ'ব। ই ৰেল প্ৰকল্পটো ভাৰতৰ এক ইষ্ট পলিচি আৰু নেইবাৰহুড ফাৰ্ষ্ট পলিচিৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি ধৰা হৈছে।
প্ৰধানমন্ত্ৰী মোদী ইয়াৰ পাছত সন্ধিয়াৰ ভাগত গুৱাহাটীলৈ আহিব আৰু গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। তেওঁ ৰাজ্যৰ 20,000 চাহ শ্ৰমিকক ভূমিপট্টা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে 2,320 কোটি টকা ব্যয় সাপেক্ষ পশ্চিম কাৰ্বি আংলঙৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰিব। শ্ৰীমোদীয়ে গুৱাহাটীত 10,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। এই অনুষ্ঠানতে তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 22 সংখ্যক কিস্তি মুকলি কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই আঁচনিৰ অধীনত দেশৰ প্ৰায় 9,32,00,000 কৃষকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ যোগে 18,660 কোটি টকা প্ৰেৰণ কৰিব। শ্ৰীমোদীয়ে পৰহিলৈ শিলচৰত 24,505 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে শিলচৰৰ পূৰ্ণগতিত প্ৰস্তুতি চলি আছে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে আজি ৰামনগৰ বাইপাছৰ বুধুৰাইল পথাৰত হেলিকপ্টাৰ অৱৰণৰ বাবে অনুশীলন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তলৈ অসমৰ কৃষি সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি প্ৰায় 25 মেট্ৰিক টন জহা চাউল প্ৰথমবাৰৰ বাবে ব্ৰিটেইন আৰু ইটালীলৈ ৰপ্তানি কৰা হয়। কৃষিমন্ত্ৰী অতুল বৰাই খানাপাৰাৰ কৃষি ভৱনৰ পৰা পতাকা জোকাৰি এই ৰপ্তানি কাৰ্যৰ শুভাৰম্ভ কৰে। ৰাজ্য চৰকাৰৰ কৃষি বিভাগ তথা কৃষি আৰু প্ৰসংস্কৰণ খাদ্য সামগ্ৰী ৰপ্তানি বিকাশ প্ৰাধিকৰণ এ পি ই ডি এৰ সহযোগত জিআই টেগযুক্ত জহা চাউল ৰপ্তানি কৰা হৈছে। উল্লেখযোগ্য যে অসমৰ থলুৱা সুগন্ধিযুক্ত জহা চাউলে 2017 চনত ভৌগোলিক সূচ্যাংক লাভ কৰিছিল। ইয়াৰ সুকীয়া সুগন্ধি, মিহি আকাৰ আৰু উৎকৃষ্ট সোৱাদৰ বাবে বাণিজ্যিক মূল্য অধিক হৈছে। এই ৰপ্তানিৰ জৰিয়তে জহা চাউলৰ গুণগত মান অটুট ৰাখি আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ প্ৰয়াস কৰা হৈছে। গোৱালপাৰা জিলাৰ ৰাক্ষসিনীত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালে আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত চেকসমূহ বিতৰণ কৰে। মুঠ 23,992 গৰাকী আত্মসহায়ক গোটৰ সদস্যক এই আঁচনিৰ অধীনত আজি 10,000 টকাকৈ প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে ভাৰ্চুৱেল ব্যৱস্থাৰে মন্ত্ৰীগৰাকীয়ে দুধনৈ চিকিৎসালয়ৰ বিনামূলীয়া ডায়েলিছিছ সেৱা কেন্দ্ৰ আৰু কোচঝোৱাত 30খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। তদুপৰি তেওঁ 5টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ নৱনিৰ্মিত গৃহ উদ্বোধন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীসিংহালে সাংবাদিকৰ আগত এইদৰে কয়।
মহিলা উদ্যমিতাৰ হিতাধিকাৰী আই মাতৃসকল বাইদেউ আৰু ভণ্টিক 10,000 চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলো। লগতে কোচ ডুবাত এটা নতুন 30 বিচনাযুক্ত হস্পিটেলৰো আধাৰশিলা কৰা হ'ল, কেইবাটা আংগনবাড়ী উন্মোচন কৰা হ'ল আৰু লগতে গোৱালপাৰা জিলাই এটা নতুন ডায়েলিছিছ চেণ্টাৰ পাইছে। কিডনী বেমাৰীত আক্ৰান্ত হোৱা ৰোগীক ডায়েলিছিছ কৰিবৰ কাৰণে এতিয়া গুৱাহাটী যাব লগা নহয়, ইয়াতে ডায়েলিছিছ কৰিব পাৰিব আৰু বহু ধৰণৰ প্ৰকল্প শুভাৰম্ভ আৰু আধাৰশিলা কৰা।
মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জালুকবাৰী সমষ্টিৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত 5,155 গৰাকী হিতাধিকাৰীৰ মাজত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে মহিলাসকলক এই ধনৰাশিৰ সদ্ব্যৱহাৰেৰে তেওঁলোকক স্বাৱলম্বনৰ বাট মুকলি কৰিবলৈ আহান জনায়। এই অনুষ্ঠানতে ডঃ শৰ্মাই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰশাসনিক প্ৰক্ৰিয়া সৰল আৰু ডিজিটেল পদ্ধতিৰে কৰাৰ লক্ষ্যৰে 7টা বিশেষ পৰ্টেল মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ৰাজ্য চৰকাৰৰ 1,00,000 নিযুক্তিৰ অংশ হিচাপে পুনৰ 5,754 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্র প্রদান করে। গুৱাহাটীর খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ডক্টর শর্মায় কয় যে রাজ্য সরকারের স্বচ্ছ আর মেধাভিত্তিক নিযুক্তির প্রক্রিয়া অব্যাহত আছে। বর্তমানলৈকে 164,000 যুবক যুবতীক নিযুক্তি দিয়া হয়েছে বলে উল্লেখ করে তেওঁ কয় যে 2026 চনের পর 2031 চনের ভিতর রাজ্য সম্পূর্ণ 2,00,000 দুর্নীতিমুক্ত সরকারি চাকরি মুক্তি হব। আজির অনুষ্ঠানত শিক্ষা আর শক্তিখণ্ডত 5,754 প্রার্থীক নিযুক্তি দিয়া হয়। আপনাদের বিয়লির আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এডভান্টেজ আসামৰ দ্বিতীয় পৰ্যায়ত প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰ আৰু বিনিয়োগকাৰীৰ মাজত আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়। গুৱাহাটীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিয়লি আয়োজিত অনুষ্ঠানত মুঠ 2,50,000 কোটি টকাৰ বিনিয়োগৰ বাবে স্বাক্ষৰ কৰা হৈছে। ব্যক্তিগত ক্ষেত্ৰভিত্তিক 1,40,000 কোটি, আন্তঃগাঁথনি ক্ষেত্ৰভিত্তিক 54,000 কোটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ 63,000 কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ লোৱা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশ লৈছে। মৰিগাঁও জিলাৰ নেলিত আজি প্ৰশাসনে উচ্চ অভিযান চলায়। আমছৈ চাহ বাগিচাৰ ভূমি দীৰ্ঘদিন ধৰি দখল কৰি বসবাস কৰি থকা 25টা পৰিয়ালক প্ৰশাসনে উচ্ছেদ কৰে। মৰিগাঁও আৰক্ষী আৰু জিলা প্ৰশাসনৰ দলে উচ্ছেদ চলাই বাগিচাৰ ভূমি দখলমুক্ত কৰে। উল্লেখযোগ্য যে পলাশগুৰি জনজাতীয় এলেকাৰ প্ৰায় 600 বিঘা ভূমি বৰ্তমান সন্দেহযুক্ত লোকে দখল কৰি থকা বুলি দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছে। এই ভূমি দখলমুক্ত কৰাৰ উদ্দেশ্যে প্ৰশাসনে আজি প্ৰথম পৰ্যায়ত অভিযান আৰম্ভ কৰিছে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহে প্ৰাৰ্থী তালিকা প্ৰকাশকে ধৰি বিভিন্ন প্ৰস্তুতি অব্যাহত ৰাখিছে। শাসকীয় বিজেপিয়ে অহা 17 মাৰ্চত দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আটাইকেইটা বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে 42 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা কিছুদিন পূৰ্বে প্ৰকাশ কৰে। AIUDF দলে 9 জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। ৰাইজৰ দলেও 11 গৰাকী প্ৰাৰ্থীৰ প্ৰথম তালিকাখন প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে চলিত সপ্তাহতে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছে। শ্ৰীগগৈয়ে কালি সামাজিক মাধ্যমযোগে ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত কোনো সিদ্ধান্ত হোৱা নাই আৰু সদ্যহতে এই সম্পৰ্কীয় আলোচনাৰ পৰা বিৰত থকা হৈছে বুলি উল্লেখ কৰে। অসম গণ পৰিষদ দলে 2 এদিনতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি দলৰ সভাপতি অতুল বৰা ইতিমধ্যে প্ৰকাশ কৰিছে। BPFএ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতহে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি জানিবলৈ দিছে। BPFএ BTCৰ 15টা সমষ্টিতে নিৰ্বাচন খেলিব বুলিও দলৰ মুৰববী হাগ্ৰামা মহিলাৰে প্ৰকাশ কৰিছে। UPPL দলে BTCৰ 15টা সমষ্টিৰ লগতে BTCৰ বাহিৰৰ 6টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দলটোৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যখনৰ সাংসদ ৰণগোৰা নাৰ্জাৰীয়ে আজি প্ৰকাশ কৰিছে। চিৰাং জিলা UPPLৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এখন নিৰ্বাচন কেন্দ্ৰীয় সভাত সাংসদগৰাকীয়ে এই কথা প্ৰকাশ কৰে। ইপিনে লক্ষীমপুৰত আজি আমছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক আমিনুল ৰহমানৰ নেতৃত্বত 100+ লোকে অসম গণ পৰিষদ দলত যোগ দিয়ে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বৰপেটা নগৰ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অসম নগৰ আন্তঃগাঁথনি উন্নয়ন আৰু বিত্তীয় নিগম লিমিটেডৰ উদ্যোগত তথা এছিয়ান ডেভেলপমেণ্ট বেংকৰ বিত্তীয় সাহায্যত এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে আজি বৰপেটা পৌৰসভাৰ খেলপথাৰত আয়োজিত সভাত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় 1.5 দশকৰো অধিক কাল বৰপেটা চহৰত ৰাজহুৱা পানী যোগান ব্যৱস্থা বন্ধ হৈ থকাৰ ফলত চৰকাৰে যোগান ধৰা বিশুদ্ধ খোৱাপানী লাভৰ পৰা জনসাধাৰণ বঞ্চিত হৈ আহিছে। 117 কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পই জনসাধাৰণৰ এই সমস্যা দূৰ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে অহা 3 বছৰৰ ভিতৰত এই প্ৰকল্প নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলিও প্ৰকাশ কৰে। মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কৃষি প্ৰযুক্তি ব্যৱস্থা অভিকৰণৰ সৌজন্যত আজিৰে পৰা চলিত বৰ্ষৰ কৃষক মেলা অনুষ্ঠিত হৈছে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই কৃষক মেলা আজি জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে উদ্বোধন কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জিলা কৃষি কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত শ্ৰীমতী তিৱাৰীয়ে এই মেলা জিলাখনৰ কৃষকসকলৰ উপৰি কৃষিখণ্ডৰ বাবে বৃহৎ মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে কৃষি বিষয়ত জনজাগৰণ সৃষ্টি, কৃষিখণ্ডত উদ্ভাৱন তথা কৃষকসকলে যাতে চৰকাৰী আঁচনিসমূহৰ সুবিধা সময়মতে লাভ কৰে সেই বিষয়ত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ অসম আগমন। 37,500 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। অসমৰ GI টেগযুক্ত 25 মেট্ৰিক টন জহা চাউল বিদেশলৈ ৰপ্তানি। গোৱালপাৰাৰ ৰাক্ষকিনীত 23,992 গৰাকী মহিলাক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ আৰু মৰিগাঁও নেলিত প্ৰশাসনৰ উচ্ছেদ অভিযান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।